বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ওচৰ চাপি অহাৰ লগে লগে সমগ্ৰ দেশতে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হৈছে। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অচিনাক্ত লোকে বিয়পোৱা বাৰ্তাটোক ভুৱা বুলি অভিহিত কৰি তদন্ত আৰম্ভ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ওচৰ চাপি অহাৰ লগে লগে সমগ্ৰ দেশতে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বানাছকান্থা আৰু সবৰকান্থাত নিৰ্বাচনী সভাত অংশ ল'ব। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ কোৰবাত ৰাজহুৱা সভাত ভাষণ দিব। আনফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি অসমৰ ধুবুৰীত দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ভজন লালে ঝাৰখণ্ডৰ হাজাৰীবাগত দলীয় প্ৰাৰ্থী মনীষ জয়ছৱালৰ সমৰ্থনত মনোনয়ন দাখিলৰ কাৰ্যসূচীত ভাগ ল'ব। কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে 4 গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ কৰিছে। দলে অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া ৰাজ বাব্বৰক হাৰিয়ানাৰ গুৰগাঁও আসনৰ পৰা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাক হিমাচল প্ৰদেশৰ কাংগ্ৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। একেদৰে সতপাল ৰায়জাদা হিমাচল প্ৰদেশৰ হামিৰপুৰৰ পৰা আৰু ভূষণ পাটিলক মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ সংসদীয় সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে কালি প্ৰাৰ্থীকেইগৰাকীৰ নাম চূড়ান্ত কৰে। শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে দিৱস হিচাপেও পৰিচিত। অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্ৰমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক 8 ঘণ্টা নিৰ্ধাৰণৰ দাবীত 1886 চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্ৰমিক সমাৱেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্ৰমিক সমাৱেশ, আলোচনা চক্ৰ, সভা সমিতি আদিৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰা। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। 1991 বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্ৰীমতী চক্ৰৱৰ্তীয়ে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ আৰু চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেইবাটাও সংবাদ সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। 3টা দশকৰো অধিক সময়ৰ চাকৰিকালত ইতিপূৰ্বে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সচিব হিচাপেও দায়িত্ব পালন কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান বসুধা গুপ্তাই কালি অৱসৰ গ্ৰহণ কৰাৰ পাছত ভাৰতীয় তথ্য সেৱাৰ বিষয়া তথা অসমৰ তেজপুৰৰ মৌচুমী চক্ৰৱৰ্তীয়ে আজি দায়িত্ব গ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অচিনাক্ত লোকে বিয়পোৱা বাৰ্তাটোক ভুৱা বুলি অভিহিত কৰিছে। এই বিদ্যালয়কেইখনে ইমেইলৰ জৰিয়তে বাৰ্তাটো লাভ কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ অনুসন্ধান চলি আছে বুলি সদৰি কৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীৰ অভিযানত কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে দিল্লীৰ উপ ৰাজ্যপাল বিৰাট কুমাৰ ছাক্সেনাই এই সন্দৰ্ভত এটা বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰাক নিৰ্দেশ দিছে। এই ঘটনাৰ জৰিয়তে দুৰ্বৃত্তক সাৰি যাবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি শ্ৰীছাক্সেনাই অপৰাধীক শীঘ্ৰে চিনাক্ত কৰাৰ লগতে বিষয়টোক লৈ কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নোহোৱাটো নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিয়ে। আনহাতে দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে জানিবলৈ দিয়া মতে বোমা সংস্থাপনৰ বাৰ্তা লাভ কৰাৰ পাছতেই বিদ্যালয়ৰ চৌহদ খালী কৰি তালাচী অভিযান চলোৱা হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ কোনো এখন বিদ্যালয়তে কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লী চৰকাৰে আৰক্ষী আৰু বিদ্যালয়সমূহৰ সৈতে সততে যোগাযোগ ৰক্ষা কৰি আছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অহা 7 মে'ত দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰা সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এইটো পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগৰ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ 2টাকৈ সংসদীয় সমষ্টিৰ বাবে এইটো পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এইটো পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পুডুচেৰী, লক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ নিৰ্বাচনী প্ৰক্ৰিয়া সামগ্ৰিকভাৱে অন্ত পৰিব। নিৰ্বাচন আয়োগে কালি লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। আয়োগে প্ৰথম পৰ্যায়ত 66.14% আৰু দ্বিতীয় পৰ্যায়ত 66.71% ভোটদান হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে প্ৰথম পৰ্যায়ত 66.22% পুৰুষ ভোটদাতা, 66.07% মহিলা ভোটদাতা আৰু 31.32% তৃতীয় লিংগৰ ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। একেদৰে দ্বিতীয় পৰ্যায়ত 66.99% পুৰুষ ভোটদাতা, 66.42% মহিলা ভোটদাতা আৰু 23.86% তৃতীয় লিংগৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। সমগ্ৰ দেশ গ্ৰীষ্ম প্ৰৱাহত দহিছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। গ্ৰীষ্ম প্ৰৱাহ চলি থকাৰ সময়তে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী 4 দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি বিশেষ সতৰ্কতা জাৰি কৰিছে। তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীতো অহা 4 দিনলৈ বতৰ গৰম আৰু আৰ্দ্ৰ হৈ থাকিব পাৰে বুলি বিভাগটোৱে আগলি বতৰা দিছে। অৱশ্যে এই সময়ছোৱাত মধ্য ভাৰতত তাপমাত্ৰা 2-3 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 145 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ওচৰ চাপি অহাৰ লগে লগে সমগ্ৰ দেশতে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিছে।